দ্বিতীয় বংশাৱলী 8 অধ্যায়। চলোমনে যিহোৱাৰ গৃহ আৰু নিজৰ গৃহ সাজোতে 20 বছৰ লাগিল। যেতিয়া হিৰমে চলোমনক যি যি নগৰ উভতাই দিছিল, সেই 20 বছৰ মূৰত সেইবোৰ চলোমনে পুনৰাই সাজিলে আৰু সেইবোৰত ইজৰাইলৰ সন্তানসকলক বাস কৰিবলৈ দিলে। চলোমনে হমাত চুবালৈ গৈ তাক আক্ৰমণ কৰি পৰাজয় কৰিলে আৰু মৰুপ্ৰান্তত থকা তম্মুৰ নগৰ আৰু হমাতত যি যি ভঁৰাল থকা নগৰ আছিল সেইবোৰ তেওঁ নিৰ্মাণ কৰিলে। ইয়াৰ উপৰিও তেওঁ উজনি বৈত হুৰুণ আৰু নামনি বৈত হুৰুণ পুনৰাই নিৰ্মাণ কৰিলে। এই দুখন নগৰ গড় দুৱাৰ আৰু দাং থকা সুসজ্জিত নগৰ, বালত আৰু সামগ্ৰীসমূহ মজুত ৰাখিবৰ বাবে তেওঁ অধিকাৰত থকা নগৰবোৰ নিৰ্মাণ কৰিলে। তেওঁ ৰথ ৰাখিবৰ বাবে আৰু অশ্বাৰোহীসকল থাকিবৰ বাবে নগৰ সাজিলে। তেওঁ সন্তুষ্টিৰ বাবে জিৰচালেমত লিবানুনত তেওঁৰ যি যি নিৰ্মাণ কৰিব বিচাৰিছিল সেই সকলোকে কৰিলে আৰু এইদৰে তেওঁ শাসনাধীন সকলো দেশতে কৰিলে। ইজৰাইলৰ সন্তানসকলৰ মাজৰ নোহোৱা অৱশিষ্টৰ থকা হিত্তিয়া, ইমুৰিয়া, পৰজিয়া, হিব্বিয়া আৰু জিবুচিয়া লোকসকলৰ যি বংশধৰৰ সন্তানসকল দেশত অৱশিষ্ট থাকিল, যিসকলক ইজৰাইলৰ সন্তানসকলে উচ্ছন্ন নকৰিলে, তেওঁলোকৰ মাজৰ পৰাই বন্দী কামৰ বাবে চলোমনে মানুহ গোটালে আৰু তেওঁলোকে আজিলৈকে তাকেই কৰি আছে। কিন্তু চলোমনে তেওঁৰ কাৰ্যৰ বাবে ইজৰাইলৰ সন্তানসকলৰ মাজৰ কোনো এজনকো বন্দী কামত নলগালে, বৰং তেওঁলোক তেওঁ ৰণুৱা সেনাপতি আৰু সাৰথী ও অশ্বাৰোহী অধ্যক্ষ হ'ল। তেওঁলোকৰ মাজৰ 250 জন লোক চলোমন ৰজাৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল। তেওঁলোকে লোকসকলৰ কাম তদাৰক কৰিছিল। পাছত চলোমনে ফৰুণৰ জীয়েকৰ বাবে সজাগৃহলৈ দাউদৰ নগৰৰ পৰা তেওঁক অনালে, কিয়নো তেওঁ কৈছিল, মোৰ ভাইজা ইজৰাইলৰ দাউদ ৰজাৰ গৃহত বাস নকৰিব, কাৰণ যি যি ঠাইলৈ জিহুৱাৰ নিয়ম চন্দুক আহে সেই ঠাইবোৰ পবিত্ৰ। তাৰ পাছত চলোমনে বাৰাণ্ডাৰ আগত নিজে নিৰ্মাণ কৰা জিহুৱাৰ যজ্ঞবেদীৰ ওপৰত জিহুৱাৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিবলৈ ধৰিলে। প্ৰতিদিনৰ বিধি অনুসাৰে তেওঁ মুচিৰ আজ্ঞামতে বিশ্বাম্বাৰত 9 জুনত আৰু নিৰূপিত পৰ্বৰ দিনত, যেনে খমিৰ নিদিয়া পিঠাৰ পৰ্ব, 7 সপ্তাহৰ পৰ্ব আৰু প্ৰজা পৰ্বৰ দিনবোৰত এই বলি 3 বাৰকৈ বছৰৰ ভিতৰত উৎসৰ্গ কৰিলে। তেওঁ পিতৃ ৰজা দাউদৰ নিৰ্দেশ অনুসৰণ কৰিলে। চলোমনে মন্দিৰৰ সেৱা কাৰ্য আৰু প্ৰতিদিনৰ বিধি অনুসাৰে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ পুৰোহিত আৰু লেবিয়াসকল তেওঁলোকৰ নিজ নিজ পদত নিযুক্ত কৰিলে। ইয়াৰ উপৰিও তেওঁ দুৱাৰবোৰত বিভাগ অনুসৰি দুৱৰীবোৰ নিযুক্ত কৰিলে আৰু তেওঁলোকক নিৰ্দেশবোৰো দিলে। এই লোকসকলে পুৰোহিত আৰু লেবিয়াসকলক বা ভঁৰালঘৰৰ বিষয়ত ৰজাই দিয়া আজ্ঞাৰ পৰা কেতিয়াও বিপথে যোৱা নাছিল। এইদৰে যিহুৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দিনৰ পৰা তাক নিৰ্মাণ কৰি শেষ কৰালৈকে চলোমনৰ সকলো কাৰ্য নিয়মিতৰূপে চলিল। এইদৰে যিহুৱাৰ গৃহ সম্পূৰ্ণকৈ সমাপ্ত কৰা হ'ল আৰু কাৰ্যত লগোৱা হ'ল। সেই কালত চলোমন ইডোম দেশৰ সাগৰৰ তীৰত থকা ইছিয়ুন গেবলৈ আৰু এলটলৈ গ'ল আৰু হিৰমে নিজৰ ডাকবোৰৰ দ্বাৰাই তেওঁ গুৰিলৈ জাহাজ আৰু সামুদ্ৰিক কাৰ্যত নিপুণ ডাকবোৰক পঠিয়ালে আৰু তেওঁলোকে চলোমনৰ ডাকবোৰৰ লগত উফিৰলৈ গ'ল। তাৰ পৰা তেওঁলোকে 450 কিকৰ সোণ লৈ চলোমন ৰজাৰ ওচৰলৈ আহিল।